এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। বৰজাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি কেইবাখনো জিলাত আজি পুনৰ মজলীয়া বৰষুণ হোৱাৰ আশংকা আছে। জিলা প্ৰশাসনসমূহে বিভিন্ন জিলাত বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে জৰুৰীকালীন অৱস্থাৰ জোৰা মৰাৰ বাবে আগতীয়াকৈ সকলো ব্যৱস্থা লৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি কামৰূপ জিলাৰ আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ সভাকক্ষত বান পৰিস্থিতি পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ মথাউৰিসমূহ শক্তিশালী কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ে। তদুপৰি জিলা প্ৰশাসন বা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সহায়কাৰী দলৰ সৈতে ন্যূনতম 100গৰাকী লোকৰ সাহায্য থকাটো নিশ্চিত কৰিবলৈ তেওঁ নিৰ্দেশ দিছে। এই বৈঠকত জিলাখনৰ আয়ুক্তই কামৰূপ জিলাত 11টা ৰাজহ চক্ৰৰ অধীনত 411টা আশ্ৰয় শিবিৰৰ বাবে সকলো ব্যৱস্থা ৰখা হৈছে বুলি জানিবলৈ দিয়ে। হোজাই জিলাত কপিলী নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত হোজাই পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী খাৰিখানা অঞ্চলৰ ৰাইজ শংকিত হৈছে। ইপিনে অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলসমূহত বানৰ আশংকা কৰি জিলা প্ৰশাসনে ৰাজহুৱা জাননীযোগে সতৰ্কতা জাৰি কৰিছে। এই অনুসৰি নৈত মাছ ধৰা, স্নান কৰা আদি কাৰ্যৰ পৰা নৈপৰীয়া ৰাইজক বিৰত থাকিবলৈ আহান জনোৱা হৈছে। জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 1077 নাইবা 7577356399 নম্বৰত যোগাযোগ কৰিবলৈ আহান জনোৱা হৈছে। অসম মেঘালয় সীমান্তৱৰ্তী কামৰূপৰ বকোৰ হাঁহিম মাছপাৰাত আজি গিজাং নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত ইপিছ এন চাংমা নামৰ লোকজনৰ মৃত্যু হয়। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাতে কৰ্মসংস্থাপনৰ সুবিধা গ্ৰহণৰ বাবে অসমৰ নতুন প্ৰজন্মৰ মাজত আগ্ৰহ আৰু সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে। আকাশবাণী গুৱাহাটীৰ আজিৰ দৃষ্টিপাত অনুষ্ঠানত নৌবাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীচৌধুৰীয়ে কয় যে নৌসেনা বাহিনীত নিয়োগৰ ক্ষেত্ৰত অপৰিসীম সা সুবিধা আছে যদিও অসমত ইয়াৰ নিযুক্তি কেন্দ্ৰ নথকা হেতুকে আৰু এই সম্পৰ্কত আগ্ৰহ আৰু সচেতনতাৰ অভাৱ হোৱা বাবে এই ক্ষেত্ৰত একেবাৰে কম সংখ্যক লোকহে বাহিনীটোত নিযুক্ত হয়। নৌবাহিনীত 12টা ক্ষেত্ৰৰে সংযুক্ত হ'ব পাৰি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ উপৰি কৰ্মচাৰী চয়ন আয়োগ, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, অভিযান্ত্ৰিক পাঠ্যক্ৰম, চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আদিৰ পৰাও বাহিনীটোৰ উচ্চ পদত অধিষ্ঠিত হোৱাৰ বাবে চেষ্টা চলাব পাৰি বুলি তেওঁ কয়। শ্ৰীগোস্বামীয়ে অনুষ্ঠানটোত কয় যে বিত্তীয় অসুবিধা, আগ্ৰহৰ অভাৱ আৰু জীৱনত প্ৰত্যাহ্বান গ্ৰহণৰ মানসিকতা কম হোৱাৰ লগতে সহজে সফলতা লাভৰ প্ৰতি ইচ্ছুক হোৱাৰ বাবে ৰাজ্যখনৰ নতুন প্ৰজন্মৰ অধিকাংশই সুৰক্ষা বাহিনীৰ চাকৰিৰ প্ৰতি আগ্ৰহী নহয়। অনুষ্ঠানটোত দুয়োগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই অপাৰেচন সিন্দুৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথা প্ৰকাশ কৰে। তেওঁলোকে কয় যে ভাৰতে থলুৱা প্ৰযুক্তিৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰি আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰে এইবাৰৰ অভিযানত অভিনৱ জয় সাব্যস্ত কৰিছে। বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন টিকাত বৰষুণৰ এটা দিন শীৰ্ষক বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কালি গুৱাহাটী মহানগৰীত হোৱা অভূতপূৰ্ব নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্ৰ ছাত্ৰী, অভিভাৱক, আৰক্ষী, কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ডিব্ৰুগড় বিমানবন্দৰৰ পৰা নিয়মীয়াকৈ সন্ধিয়াৰ বিমান সেৱা আৰম্ভ কৰাৰ দাবীত ডিব্ৰুগড় প্ৰেছ ক্লাবে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপ্পুৰ ৰামমোহন নাইডুলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে। ইয়াৰ আগেয়ে প্ৰেছ ক্লাবে ডিব্ৰুগড় বিমানবন্দৰৰ ৰানৱে সম্প্ৰসাৰণ কৰি অঞ্চলটোৰ বাবে বিমান সংযোগৰ সুবিধা বৃদ্ধিৰ দাবী জনাইছিল। পৰৱৰ্তী সময়ত সংশ্লিষ্ট মন্ত্ৰালয়ে এই দাবীৰ প্ৰতি সঁহাৰি জনোৱাৰ লগতে ৰাজ্য চৰকাৰে ড০ ভূপেন হাজৰিকাৰ নামেৰে বিমানবন্দৰটো নামকৰণৰ দীৰ্ঘদিনীয়া দাবীক স্বীকৃতি দিয়াৰ বাবে প্ৰেছ ক্লাবে ধন্যবাদ জ্ঞাপন কৰে। স্মাৰক পত্ৰখনত উজনি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ডিব্ৰুগড়ৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ বিষয়ে উল্লেখ কৰি সন্ধিয়াৰ বিমান সেৱা নথকাটো অঞ্চলটোৰ উন্নয়নৰ দিশত বৃহৎ অন্তৰায় বুলি উল্লেখ কৰা হৈছে। এনে পদক্ষেপে কেৱল যোগাযোগ উন্নত কৰাই নহয় উজনি অসমৰ সংলগ্ন অঞ্চলৰ পৰ্যটন, ব্যৱসায় আৰু শিক্ষাখণ্ড উন্নীত হ'ব বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড০ ডালিমী কোঁৱৰৰ আজি গুৱাহাটীৰ নুনমাটিৰ নিজ বাসগৃহত মৃত্যু হয়। কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কোঁৱৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল 67। লোক সংস্কৃতিৰ গৱেষকগৰাকীৰ মৃত্যুত ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ গুণমুগ্ধসকলে গভীৰ শোক প্ৰকাশ কৰিছে। বজালী জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী অধিবক্তা আজি থিৰাতে নিহত হয়। অধিবক্তাগৰাকী বজালী ছেচন ন্যায়াধীশ আদালতত কৰ্মৰত ভৱানীপুৰৰ 28 বছৰীয়া নাজমা ইয়াছমিন বুলি চিনাক্ত কৰা হৈছে।